এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা আৰু নিযুত বাবু আঁচনিৰ অধীনত শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে অনুদান প্ৰদান কৰে। জীৱন প্ৰেৰণা আঁচনিৰ অধীনত চৰকাৰী বা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলে এবছৰৰ বাবে 2,500 টকাকৈ লাভ কৰিব। তদুপৰি শৈক্ষিক উৎকৰ্ষতা আৰু উদ্ভাৱনক উদগনি যোগোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত 2,112 গৱেষকক অনুদান প্ৰদান কৰা হয়। ইয়াৰ অধীনত চৰকাৰী আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা পূৰ্ণকালীন গৱেষণাৰ বাবে গৱেষকসকলক 25,000 টকাকৈ আৰু দিব্যাংগ গৱেষকসকলক 40,000 টকাকৈ প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানত বিএড পাঠ্যক্ৰমত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ বাবেও অনাগত সময়ত বিশেষ আঁচনি ৰূপায়ণৰ কথা প্ৰকাশ কৰে।
মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক আৰু এটা আঁচনিৰ কাৰণে অনুৰোধ কৰিম। আটাইতকৈ পইচাৰ প্ৰয়োজন আমাৰ যিসকলে বিএডত এডমিশ্যন লৈছে, কলেজবিলাকত বিএডৰ কাৰণে বহুত পইচা দিব লাগে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে বিএডত এডমিশ্যন পৰা নাই, গতিকে বিএড ষ্টুডেণ্টৰ কাৰণে আমি এটা স্পেচিয়েল নিযুত মইনা আৰু নিযুত বাবু আৰম্ভ কৰিব লাগে, যাতে কলেজৰ ফিজখিনি ল'ৰা ছোৱালীয়ে দিব পাৰে, দুখীয়া ল'ৰা ছোৱালী যাতে বিএড পঢ়াৰ পৰা বঞ্চিত হ'ব নালাগে, এই দিশটো আমি নিশ্চিতভাৱে লক্ষ্য কৰিম।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে ITI আৰু পলিটেকনিকসমূহত স্থাপন কৰা উদ্যোগ 4.0 প্ৰযুক্তি কেন্দ্ৰসমূহ উদ্বোধন কৰে। এই অনুষ্ঠানতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰসকলক সকাহ দিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত 2026-27 বৰ্ষত 47,395 গৰাকী ছাত্ৰৰ মাজত মুঠ 12 কোটি টকাৰ অনুদান প্ৰদান কৰা হয়। উচ্চতম ন্যায়ালয়ে ন্যায়পালিকাত দুৰ্নীতি বিষয়ক পাঠ সন্নিৱিষ্ট থকা NCERT অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি তৎকালে নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাক্সী আৰু ন্যায়াধীশ বিপুল এন পাঞ্চলিক লৈ গঠিত খণ্ড বিচাৰপীঠে কালি দিয়া এটা নিৰ্দেশনাযোগে কেন্দ্ৰীয় বিদ্যালয় শিক্ষা বিভাগৰ সচিব আৰু NCERTৰ অধ্যক্ষক তেওঁলোকৰ বিৰুদ্ধে কিয় আদালতত অৱমাননাৰ গোচৰ তৰা নহ'ব এই বিষয়েও কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। এটা নিৰ্দেশত সৰ্বোচ্চ ন্যায়ালয়ে এই পাঠ্যপুথিখনৰ সকলো প্ৰতিলিপি অনতিপলমে জব্দ কৰিবলৈ NCERTক কঠোৰ নিৰ্দেশ দিছে। ইয়াৰ ভিতৰত NCERTৰ গুদামত বৰ্তমান 2,24,962 পাঠ্যপুথি আৰু ইতিমধ্যে বিভিন্ন স্থানত বিক্ৰী হোৱা 38 পাঠ্যপুথি আছে। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছত NCERTয়ে দেশৰ বিভিন্ন প্ৰান্তৰ 38 মূল বিক্ৰেতা প্ৰতিষ্ঠানৰ পৰা অষ্টম শ্ৰেণীৰ নিষিদ্ধ কৰা 16 পাঠ্যপুথি উদ্ধাৰ কৰিছে। এটা বিশেষ সম্প্ৰদায়ক উদ্দেশ্যি কৰা আপত্তিজনক মন্তব্যৰ অভিযোগত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি অসম চৰকাৰ, ভাৰত চৰকাৰ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এটা বিশেষ সম্প্ৰদায়ক উদ্দেশ্য কৰি আপত্তিজনক মন্তব্য আগবঢ়োৱা বুলি লেখক চিন্তাবিদ ডঃ হীৰেণ গোহাঁই আৰু দুটা ৰাজনৈতিক দলে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। আজি এই আবেদনসমূহৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে এই জাননী জাৰি কৰে। অহা এপ্ৰিলত আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ধেমাজি জিলাত 32,000 লোকৰ মাজত মিছন বসুন্ধৰা আঁচনিৰ অধীনত ভূমিপট্টা বিতৰণ কৰিব। এই উপলক্ষে জিলাখনৰ দেউৰবিলত আয়োজিত অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব। খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে সমষ্টিভিত্তিত ভূমিপট্টা বিতৰণৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই এই অনুষ্ঠানৰ সৈতে ধেমাজিত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। নুমলীগড় শোধনাগাৰ লিমিটেডৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত গাঁথনিগত দক্ষতা বিকাশ পদক্ষেপৰ প্ৰথমটো প্ৰকল্প মাজুলীত আজি সফলতাৰে সমাপ্ত হয়। 2025 ছেপ্টেম্বৰ মাহৰ পৰা 2026 ফেব্ৰুৱাৰীলৈকে ছমহীয়া এই আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচীত ৰাজ্যখনৰ 60 অধিক প্ৰশিক্ষাৰ্থীক গেছ প্লাম্বিঙৰ ব্যৱহাৰিক দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰচেষ্টাই শিক্ষাৰ্থীসকলক মহানগৰ গেছ বিতৰণ খণ্ডত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ কৰি তুলিব। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ছুপাৰ 8ৰ এখন গুৰুত্বপূৰ্ণ খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 257 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।